ছাত্ৰ ছাত্ৰীসকল, আজি আমি 5 নম্বৰ অধ্যায়ৰ স্মৃতি আৰু বিস্মৃতি, মনোযোগ আৰু আগ্ৰহ নামৰ পাঠটি অধ্যয়ন কৰিম। প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম স্মৃতি আৰু বিস্মৃতি। প্ৰথম আমি জানিবলৈ চেষ্টা কৰিছোঁ স্মৃতিৰ অৰ্থ কি। দৈনন্দিন জীৱনত আমি সকলোৱে নানা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হওঁ আৰু এই অভিজ্ঞতাসমূহৰ মাজৰ পৰা কিছুমান কথা আমাৰ মনত থাকি যায় আৰু প্ৰয়োজন অনুসৰি মনত পেলোৱা হয়। এতিয়া এই মনত পেলোৱা কাৰ্যক আমি স্মৃতি বুলি ক'ব পাৰোঁ। অতীতৰ অভিজ্ঞতাক যেতিয়া পুনৰুদ্ধাৰ কৰি অচেতন মনৰ পৰা আমি সচেতন মনলৈকে প্ৰকাশ কৰোঁ, চেতন মনলৈকে প্ৰকাশ কৰোঁ, তাক আমি স্মৃতি বুলি ক'ব পাৰোঁ। এতিয়া স্মৃতিৰ সম্পৰ্কে আমাক বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণৰ সংজ্ঞা দাঙি ধৰিছে আৰু এই সংজ্ঞাবিলাকৰ প্ৰথমতে আমি মেকডুগালৰ মতে আমি ক'বলৈ গৈছোঁ। মেকডুগালৰ মতে অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ প্ৰক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহ মনত কল্পনা কৰা। এতিয়া জেমছ এছ ৰছৰ মতে স্মৃতি হৈছে এক নতুন অভিজ্ঞতা যাক পূৰ্বৰ অভিজ্ঞতাৰ প্ৰৱণতাই নিৰ্ধাৰণ কৰে আৰু এই দুয়োটাৰ সম্বন্ধ স্পষ্টভাৱে অনুমান কৰিব পাৰি। এতিয়া এই সংজ্ঞাবিলাকৰ পৰা আমি স্মৃতিৰ সম্পৰ্কে এটা কথাই ক'ব পাৰোঁ যে স্মৃতি হৈছে অতীতৰ অভিজ্ঞতাৰ পুনৰ স্মৰণ কাৰ্য। এতিয়া আমি স্মৃতিৰ ধাৰণাটো আমি বেছি স্পষ্ট কৰি তুলিব পাৰিম যদিহে আমি তাৰ বৈশিষ্ট্যসমূহ জানিবলৈ পাৰোঁ। এতিয়া স্মৃতি এক প্ৰকাৰৰ জটিল মানসিক প্ৰক্ৰিয়া। স্মৃতিৰ বাবে বাস্তৱ অভিজ্ঞতাৰ প্ৰয়োজন হয় আৰু স্মৃতি পূৰ্বতে লাভ কৰা অভিজ্ঞতাৰ সাজসমূহ মনত সংৰক্ষণ কৰা এক মানসিক প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰোঁ। আৰু স্মৃতি হৈছে এক মানসিক প্ৰক্ৰিয়া য'ত ক্ৰম অনুসৰি অভিজ্ঞতা অৰ্জন হয়, সংৰক্ষণ হয়, পুনৰ স্মৰণ হয়, এইবিলাক কাৰ্যৰ লগত স্মৃতি প্ৰক্ৰিয়াটো জড়িত হৈ থাকে। এতিয়া আমি পিছৰ পৰ্যায়লৈকে আহোঁ স্মৃতিৰ প্ৰক্ৰিয়া। এতিয়া এই স্মৃতি প্ৰক্ৰিয়া বোলা কথাটোত, স্মৃতি প্ৰক্ৰিয়াৰ লগত আমাৰ 4টা কথা জড়িত হৈ আছে। প্ৰথম কথাটো হৈছে শিক্ষণ বা লাৰ্ণিং। দ্বিতীয় কথাটো হৈছে সংৰক্ষণ বা ৰিটেনশ্যন। 3 নম্বৰটো হৈছে পুনৰ স্মৰণ বা ৰিকল। আৰু 4 নম্বৰটো হৈছে ৰিকগনেশ্যন বা প্ৰত্যভিজ্ঞ। প্ৰথমতে আমি জানিব লাগিব শিক্ষণ মানে কি। এতিয়া এই 4টা কথাৰ প্ৰথম আমি জানিব লাগিব শিক্ষণ মানে কি। এতিয়া শিক্ষণ বা লাৰ্ণিং বুলি ক'লে আমি সাধাৰণ অভিজ্ঞতাৰ পৰা এই কথাই জানিব পাৰোঁ যে যিকোনো বিষয় স্মৰণ কৰিবলৈ হ'লে প্ৰথমে সেই বিষয়ৰ অভিজ্ঞতা থাকিব লাগিব। যি কথা কেতিয়াও শিকা নাই বা লাভ কৰা নাই, যি জ্ঞান আমি কেতিয়াও লাভ কৰা নাই, সেই বিষয়ে আমাৰ স্মৰণ কৰাটো অসম্ভৱ হৈ পৰে। উদাহৰণস্বৰূপে আমি ক'বলৈ যাওঁ, যদি কোনো বিশেষ ব্যক্তিক যদি আমি মনত পেলাবলৈ হ'লে সেই ব্যক্তিজনক আমি প্ৰথমতে জানিব লাগিব। 2 নম্বৰ কথা হৈছে সংৰক্ষণ বা ৰিটেনশ্যন। এতিয়া স্মৃতিৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় হৈছে সংৰক্ষণ বা ৰিটেনশ্যন। অভিজ্ঞতা লাভ কৰা বিষয়ত সাজ বা প্ৰতিৰূপ আমাৰ মনত সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু তাৰপিছতহে আমি স্মৰণ কৰিব পাৰোঁ। এই সংৰক্ষণ ক্ষমতাৰ বাবে মানুহে যিকোনো বিষয় পিছত কল্পনা কৰিব পাৰে। 3 নম্বৰ কথা হৈছে পুনৰ স্মৰণ বা ৰিকল। পুনৰ স্মৰণ স্মৃতি প্ৰক্ৰিয়াৰ 3 নম্বৰ পৰ্যায় বুলি ক'ব পাৰোঁ আৰু সংৰক্ষিত অভিজ্ঞতাক পুনৰ চেতন মনলৈকে অনা প্ৰক্ৰিয়াই হৈছে পুনৰ স্মৰণ। এতিয়া পুনৰ স্মৰণৰ বাবে শিক্ষণ আৰু সংৰক্ষণ দুয়োটাৰে প্ৰয়োজন হয়। পূৰ্বৰ অভিজ্ঞতা সাজ যিমানেই গভীৰ হয়, যিমানে স্পষ্ট হয়, সিমানে আমি পুনৰ স্মৰণ কৰিব পাৰোঁ। আৰু পিছৰ কথাটো হ'ল প্ৰত্যভিজ্ঞ ৰিকগনেশ্যন। যেতিয়া স্মৰণ কৰিবলৈ বস্তু বা বিষয় এটা ব্যক্তিৰ ইন্দ্ৰগ্ৰাহ্য হৈ থাকে তেনে অৱস্থাত বৰ্তমানৰ অভিজ্ঞতা সহজ হৈ পৰে। এতিয়া যদি আমি কোনো এজন ব্যক্তিৰ নাম স্মৰণ কৰিবলৈ যিমান কঠিন হয় কেইটামান নাম দি তাৰ ভিতৰত যদি ব্যক্তিজনক আমি চিনাক্তকৰণ কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ বাবে সহজ হৈ পৰে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ক্লাছটোৰ জৰিয়তে আমি স্মৃতিৰ অৰ্থ, স্মৃতিৰ সংজ্ঞা, স্মৃতিৰ বৈশিষ্ট্য, স্মৃতি প্ৰক্ৰিয়াটো এইখিনি কথা আমি জানিলোঁ। আৰু মই আগৰ ক্লাছত এই সম্পৰ্কে তোমালোকক নোটছ এটাও দি থৈ দিছোঁ। ধন্যবাদ।